وَإِذْ أَخَذَ اللَّهُ مِيثَاقَ النَّبِيِّينَ لَمَا آتَيْتُكُمْ مِنْ كِتَابٍ وَحِكْمَةٍ ثُمَّ جَاءَكُمْ رَسُولٌ مُصَدِّقٌ لِمَا مَعَكُمْ لَتُؤْمِنُنَّ بِهِ وَلَتَنْصُرُنَّهِ قال أأقررتم وأخذتم على ذلكم إصري قالوا أقررنا قال فاشهدوا وأنا معكم من الشاهدين
আৰু স্মৰণ কৰা যেতিয়া আল্লাহে নবীসকলৰ পৰা অংগীকাৰ লৈছিল যে যিহেতু মই তোমালোকক কিতাপ আৰু হিকমতৰ শিক্ষা দিছোঁ গতিকে তোমালোকৰ ওচৰত থকা তথ্যৰ সত্যায়নকাৰী ৰূপে যেতিয়াই তোমালোকৰ ওচৰলৈ কোনো ৰাসূল আহিব তেতিয়াই তোমালোকে তাৰ প্ৰতি ঈমান আনিবা আৰু তেওঁক সহায় কৰিবা তেওঁ ক'লে তোমালোকে স্বীকাৰ কৰিলানে আৰু এই বিষয়ে মোৰ অংগীকাৰ গ্ৰহণ কৰিলানে তেওঁলোকে ক'লে হয় আমি স্বীকাৰ কৰিলোঁ তেওঁ ক'লে তেন্তে তোমালোকে সাক্ষী থাকা আৰু ময়ো তোমালোকৰ লগত সাক্ষী থাকিলোঁ